জিহিজকেল চল্লিশ অধ্যায়। নতুন মন্দিৰৰ বৰ্ণনা। আমি বাবিলৰ পৰা দেশান্তৰিত হোৱা পঁচিছ বছৰৰ বছৰী বছৰৰ আৰম্ভণত মাহৰ দশম দিনা নগৰখন প্ৰহাৰিত হোৱাৰ চতুৰ্দশ বছৰৰ সেইদিনাই জিহুৱাই তেওঁৰ হাত মোৰ ওপৰত দি মোক তালৈ নিলে। তেওঁ মোক ঈশ্বৰীয় দৰ্শনত ইজৰাইল দেশলৈ নি এখন অতিশয় ওখ পৰ্বতত বহুৱালে। তাৰ ওপৰত দক্ষিণফালে এক নগৰস্বৰূপ গৃহ দেখা গৈছিল। তেতিয়া তেওঁ মোক তালৈ নিলে আৰু চোৱা, হাতত এগজ হন সূতাৰ ৰছী আৰু এডাল পৰিমাণৰ নল লোৱা পিতলৰ আভাৰ দৰে আবা থকা এজন পুৰুষ আছিল। তেওঁ বাট চৰাত থিয় হৈ আছিল। পাছে সেই পুৰুষে মোক ক'লে, হে মনুষ্য সন্তান, তুমি নিজৰ চকুৰে চোৱা, নিজৰ কাণেৰে শুনা, আৰু মই তোমাক যি যি দেখুৱাম সেই সকলোলৈ মন দিয়া, কিয়নো মই যেন সেই সকলোকে তোমাক দেখুৱাম। এই অভিপ্ৰায়েহে তোমাক ইয়ালৈ অনা হ'ল। তুমি যি যি দেখিবা সেই সকলোকে ইজৰাইলৰ বংশক জনাবা। আৰু চোৱা, গৃহৰ বাহিৰে চাৰিওফালে এটা গড় আছিল, আৰু পুৰুষজনৰ হাতত জুখিবৰ কাৰণে ছহাত দীঘল এডাল নল আছিল। তাৰ প্ৰত্যেক হাতৰ জোখ এক হাত চাৰি আঙুলি। পাছে তেওঁ গড় জুখিলত ডাঠে এক নল আৰু ওখই এক নল হ'ল। তেতিয়া তেওঁ পূবফালে মুখ কৰা বাটচৰালৈ আহি তাৰ খটখটিয়েদি উঠিল, আৰু তেওঁ সেই বাটচৰাৰ দুৱাৰদলি জুখিলত বহলে এক নল হ'ল, আৰু এক নল বহল আন দুৱাৰদলিও আছিল, আৰু প্ৰত্যেক পহৰী কোঠালী এক নল দীঘল আৰু এক নল বহল আছিল, আৰু সেই কোঠালীবোৰ পাঁচ হাত অন্তৰে আছিল। আৰু গৃহৰ ফালে বাটচৰাটোৰ বাৰাণ্ডাৰ কাষত থকা দুৱাৰদলি এক নল আছিল। তেওঁ বাটচৰাটোৰ গৃহৰ ফাললৈ থকা বাৰাণ্ডা জুখি এক নল পালে। পাছত তেওঁ বাটচৰাটোৰ বাৰাণ্ডা জুখি আঠ হাত পালে, আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুইভাগ জুখি দুহাত দুহাত পালে, আৰু বাটচৰাটোৰ বাৰাণ্ডা গৃহৰ ফাললৈ আছিল। আৰু সেই পূবফালৰ বাটচৰাটোৰ পহৰী কোঠালী এফালে তিনিটা আনফালে তিনিটা আছিল। সেই তিনিওটা একে জোখৰ, আৰু ইফালে সিফালে থকা পহৰী কোঠালী পৃথক কৰা দেৱালবোৰ একে জোখৰ। পাছে তেওঁ বাটচৰাটোৰ প্ৰৱেশস্থানৰ পষ্ট জুখি দহ হাত পালে, আৰু বাটচৰাটোৰ দৈৰ্ঘ্য জুখি তেৰ হাত পালে, আৰু প্ৰত্যেক পহৰী কোঠালীৰ আগত ইফালে এশ হাত সিফালে এশ হাতৰ সীমা আছিল, আৰু প্ৰত্যেক পহৰী কোঠালী ইফালে ছহাত সিফালে ছহাত আছিল। আৰু তেতিয়া তেওঁ এটা পহৰী কোঠালীৰ ছালৰ পৰা আন ছাললৈকে বাটচৰাটোৰ জুখি পঁচিছ হাত বহল পালে দুৱাৰ সন্মুখা সন্মুখী। তেতিয়া তেওঁ বাৰাণ্ডাৰ জোখ থিয় কৰি বিশ হাত পালে। বাটচৰাটোৰ কেওফালে থকা চোতালখন বাৰাণ্ডাত লাগি আছিল, আৰু বাটচৰাটোৰ প্ৰৱেশস্থানৰ সন্মুখৰ পৰা বাটচৰাটোৰ গৃহফালে থকা বাৰাণ্ডাৰ সন্মুখলৈ পঞ্চাছ হাত। পহৰী কোঠালীবোৰত বাটচৰাটোৰ ভিতৰতে কেওফালে সেইবোৰ পৃথক কৰা দেৱালবোৰত আৰু সেইদৰে খিলানবোৰত চিলিঙি দিয়া খিৰিকী আছিল, আৰু সেই খিৰিকীৰ ভিতৰে কেওফালে আছিল, আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল। তেতিয়া তেওঁ মোক বাহিৰ চোতালখনলৈ নিলে, আৰু চোৱা, চোতালখনৰ কেওফালে সজা অনেক কোঠালী আৰু শিল পাৰি দিয়া এডোখৰ ঠাই আছিল। সেই ঠাইডোখৰত ত্ৰিশটা কোঠালী আছিল, আৰু ঠাইডোখৰ বাটচৰাকেইটাৰ কাষে কাষে আছিল। সেয়ে বহলে বাটচৰাকেইটাৰ দীঘলৰ সমান সেয়ে শিল পাৰি দিয়া চাপৰ ঠাই। পাছত তেওঁ তলৰ বাটচৰাটোৰ সন্মুখৰ পৰা ভিতৰ চোতালখনৰ সন্মুখলৈ বাহিৰে পষ্ট জুখি পূব আৰু উত্তৰ দুয়োফালে এশ এশ হাত পালে। পাছত তেওঁ বাহিৰ চোতালখনৰ উত্তৰফালে মুখ কৰা বাটচৰাটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ জুখিলে। তাৰ পহৰী কোঠালি ইফালে তিনিটা সিফালে তিনিটা আছিল, আৰু তাৰ ওলাই থকাৰ সন্মুখৰ দুই ভাগ আৰু তাৰ খিলনিবোৰ প্ৰথম বাটচৰাটোৰ পৰিমাণ মতেই। তাৰ দৈৰ্ঘ্য পঞ্চাছ হাত আৰু প্ৰস্থ পঁচিছ হাত। তাৰ খিৰিকীবোৰ, তাৰ খিলনিবোৰ আৰু তাৰ খাজুৰ গছৰ আকৃতিৰ পূবফালৰ বাটচৰাটোৰ পৰিমাণ মতেই সাত খাপ গৈ তাৰ ওপৰত উঠা যায়। তাৰ খিলনিবোৰ ভিতৰফালে আছিল। উত্তৰফালৰ বাটচৰাটোৰ আৰু পূবফালৰ বাটচৰাটোৰ সন্মুখত ভিতৰ চোতালখনৰ বাটচৰা আছিল, আৰু তেওঁ এটা বাটচৰাৰ পৰা আন এটা বাটচৰালৈ জুখি এশ হাত পালে। পাছত তেওঁ মুখ দক্ষিণফাললৈ নিলে, আৰু চোৱা, দক্ষিণফালে মুখ কৰা এটা বাটচৰা আছিল, আৰু তেওঁ তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ তাৰ খিলনিবোৰ জুখি সেই পৰিমাণতেই পালে। তাত আৰু তাৰ কেওফালে থকা খিলনিবোৰত ওপৰে কোৱা খিৰিকীৰ দৰে খিৰিকী আছিল। তাৰ দৈৰ্ঘ্য পঞ্চাছ হাত আৰু প্ৰস্থ পঁচিছ হাত আছিল। তাৰ ওপৰত উঠিবলৈ সাত খাপ আছিল। তাৰ খিলানবোৰ ভিতৰফালে আছিল, আৰু তাৰ বাৰাণ্ডা ওলাই থকা সন্মুখৰ দুই ভাগত ইফালে সিফালে খাজুৰ গছৰ আকৃতি আছিল, আৰু দক্ষিণফালে ভিতৰ চোতালখনৰ এটা বাটচৰা আছিল। তেওঁ এটা বাটচৰাৰ পৰা আনটোলৈ দক্ষিণফালে জুখি এশ হাত পালে। পাছে তেওঁ মুখ দক্ষিণফালৰ বাটচৰাইদি ভিতৰ চোতালখনলৈ নিলে, আৰু তেওঁ দক্ষিণৰ বাটচৰা জুখি সেই পৰিমাণতেই পালে। তাৰ পহৰী কোঠালিবোৰ, তাৰ পৰা ওলাই থকা বাৰাণ্ডাৰ দুই ভাগ আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল। তাত আৰু তাৰ কেওফালে তাৰ খিলানবোৰত খিৰিকী আছিল। তাৰ দৈৰ্ঘ্য পঞ্চাছ হাত আৰু প্ৰস্থ পঁচিছ হাত, আৰু কেওফালে পঁচিছ হাত দীঘল আৰু পাঁচ হাত বহল খিলানবোৰ আছিল। তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল, আৰু তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল, আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল। পাছত তেওঁ মুক পূবফাললৈ ভিতৰ চোতালখনৰ মাজলৈ নিলে, আৰু বাটচৰাটো জুখি সেই পৰিমাণতেই পালে। তাৰ পহৰী কোঠালিবোৰ, তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল। তাত আৰু তাৰ কেওফালে তাৰ খিলানবোৰত খিৰিকী আছিল। বাটচৰাটো পঞ্চাছ হাত দীঘল আৰু পঁচিছ হাত বহল। তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল, আৰু ইফালে সিফালে তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল, আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল। পাছত তেওঁ মুক উত্তৰ বাটচৰাটোলৈ নিলে, আৰু তেওঁ তাক জুখি সেই পৰিমাণতেই পালে। তাৰ পহৰী কোঠালিবোৰ, তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল, আৰু কেওফালে তাত খিৰিকী আছিল। তাৰ দৈৰ্ঘ্য পঞ্চাছ হাত আৰু প্ৰস্থ পঁচিছ হাত আছিল। তাৰ বাৰাণ্ডা বাহিৰ চোতালৰ ফাললৈ আছিল, আৰু তাৰ ইফালে সিফালে ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল, আৰু তাৰ ওপৰৰ উঠিবলৈ আঠ খাপ আছিল। প্ৰত্যেক বাটচৰাৰ বাৰাণ্ডাত ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত দুৱাৰ থকা এটা এটা কোঠালি আছিল। তাত হোম বলি ধোৱা হয়। হোম বলি পাপাৰ্থক বলি আৰু দুখাৰ্থক বলি কাটিবলৈ বাটচৰাটোৰ বাৰাণ্ডাত ইফালে দুখন সিফালে দুখন মেজ আছিল, আৰু উত্তৰফালৰ বাটচৰাটোৰ প্ৰৱেশস্থানত খটখটিৰ ওচৰত বাহিৰে এফালে দুখন মেজ আছিল, আৰু আনফালে বাটচৰাটোৰ বাৰাণ্ডাৰ দাঁতিত দুখন মেজ আছিল। এইদৰে বাটচৰাটোৰ ভিতৰত চাৰিখন আৰু বাটচৰাটোৰ বাহিৰত চাৰিখন মেজ আছিল। বলি কাটিবলৈ সর্বমুঠ আঠখন মেজ আছিল, আৰু হোম বলি অর্থে দেড় হাত দীঘল, দেড় হাত বহল আৰু এক হাত ওখ কটাশিলৰ এনে চাৰিখন মেজ আছিল। তাত হোম বলি আৰু আন আন বলি কটা অস্ত্ৰ ৰখা হয়, আৰু ভিতৰে কেওফালে চাৰি আঙুলীয়া হাকোটাবোৰ লগোৱা আছিল, আৰু মেজ কেইখনত উৎসৰ্গ কৰি মাংস থোৱা হয়, আৰু ভিতৰ বাটচৰাটোৰ বাহিৰত উত্তৰ বাটচৰাটোৰ কাষত ভিতৰ চোতালখনত গায়ন বায়নসকলৰ কাৰণে কেইটামান কোঠালী আছিল। সেইবোৰৰ মুখ দক্ষিণফালে, পূব বাটচৰাটোৰ কাষত উত্তৰফালে মুখ কৰা এটা কোঠালী আছিল। আৰু তেওঁ মোক ক'লে, দক্ষিণফালে মুখ কৰা এই কোঠালীটো গৃহৰক্ষক পুৰোহিতসকলৰ কাৰণে, আৰু উত্তৰফালে মুখ কৰা কোঠালীটো যজ্ঞবেদী ৰক্ষক পুৰোহিতসকলৰ কাৰণে। তেওঁলোক চাদুকৰ সন্তান, লেবী সন্তানসকলৰ মাজৰ পৰা তেওঁলোকেই জিহুৱাৰ পৰিচৰ্যা কৰিবলৈ তেওঁ গুৰিলৈ আহে। আৰু তেওঁ চোতালখন জুখি এশ হাত দীঘল আৰু এশ হাত বহল পালে। সেয়ে চাৰিওফালে সমান যজ্ঞবেদীটো গৃহৰ আগত আছিল। পাছত তেওঁ মোক গৃহৰ বাৰাণ্ডালৈ নি সেই বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ প্ৰত্যেক ভাগ জুখি ইফালে পাঁচ হাত সিফালে পাঁচ হাত পালে, আৰু প্ৰত্যেক প্ৰৱেশস্থানৰ কাষৰ ওলাই থকা ভাগৰ প্ৰস্থ ইফালে তিনি হাত আনফালে তিনি হাত পালে। বাৰাণ্ডাৰ দৈৰ্ঘ্য বিশ হাত আৰু প্ৰস্থ বাৰ হাত আছিল, আৰু তালৈ উঠিব পৰা খটখটি আছিল, আৰু বাৰাণ্ডাৰ ওলাই থকাৰ সন্মুখৰ দুই ভাগৰ ওচৰত এফালে এটা স্তম্ভ আৰু আনফালে এটা স্তম্ভ আছিল।